লোকে লিখা শুভবাৰ্তা সাত অধ্যায় সেনাপতিৰ দাসক সুস্থ কৰা। যীশুৱে ক'ব বিচৰা সকলো কথা মানুহবোৰে শুনিব পৰাকৈ কোৱাৰ পাছত তেওঁ কাপেৰনাহুম চহৰত সোমাল। সেই ঠাইত এজন শেষৰ সেনাপতিৰ প্ৰিয় দাস অসুস্থ হৈ মৰু মৰু অৱস্থাত আছিল। কিন্তু সেনাপতিয়ে যেতিয়া যীশুৰ বিষয়ে শুনিবলৈ পালে, তেতিয়া অসুস্থ দাসজনক ৰক্ষা কৰিবৰ বাবে যীশুক অনুৰোধ কৰিবলৈ ইহুদীসকলৰ কেইজনমান পৰিচাৰকক পঠিয়াই দিলে। তেতিয়া তেওঁলোকে যীশুৰ ওচৰলৈ আহি আৰু অতিশয় বিনয় কৰি ক'লে, যাৰ বাবে আপোনাৰ ওচৰত আহিছোঁ তেওঁলৈ আপুনি যেন অনুগ্ৰহ কৰিব, তেওঁ এনে অনুগ্ৰহ পাবৰ যোগ্য ব্যক্তি, কিয়নো তেওঁ আমাৰ দেশীয় লোকক প্ৰেম কৰে আৰু নামঘৰটো তেওঁৱে আমাৰ বাবে সাজি দিলে। তেতিয়া যীশুৱে তেওঁলোকৰ লগত গৈ ঘৰৰ ওচৰ পাওঁতে সেই সেনাপতিয়ে বন্ধুবোৰক তেওঁৰ ওচৰত ক'বলৈ পঠালে যে, হে প্ৰভু, নিজকে দুখ নিদিব, কিয়নো আপুনি যে আহি মোৰ ঘৰৰ ভিতৰত সোমাব মই এনে যোগ্য নহওঁ, সেইকাৰণে ময়ো আপোনাৰ ওচৰলৈ যাবৰ বাবে যোগ্য হৈছোঁ বুলি নাভাবিলোঁ। কিন্তু মাত্ৰ এষাৰ বাক্য কওক, তাতে মোৰ দাস যেন সুস্থ হ'ব, কিয়নো মই পৰৰ ক্ষমতাৰ অধীন মানুহ, মোৰ অধীনতো সেনাবোৰ আছে, মই এজনক যোৱা বুলিলে সি যায় আৰু আন এজনক অহা বুলিলে সি আহে, মোৰ দাসক এইটো কৰ বুলিলে সি কৰে। যীশুৱে এই কথা শুনি অতি বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে ভিৰ কৰি অহা লোকসকলক ক'লে, মই তোমালোকক কওঁ, ইজৰাইলৰ মাজতো মই ইমান বিশ্বাস কোনো এজনৰ পৰা পোৱা নাই। পাছত যিসকলক পঠোৱা হৈছিল তেওঁলোকে ঘৰলৈ উভতি আহি সেই দাসক সুস্থ হোৱা দেখা পালে। এজনী বাৰী তিৰোতাৰ পুতেকক জিওৱা। ইয়াৰ কিছুদিনৰ পাছত যীশু নাইন নামেৰে এখন নগৰলৈ গৈ আছিল। তাতে তেওঁ শিষ্যসকল আৰু এজাক মানুহৰ এদল দল তেওঁৰ লগত গৈ আছিল। যেতিয়া তেওঁ গৈ নগৰৰ দুৱাৰৰ ওচৰ পালে, তেতিয়া এজন মৃত লোকক কিছুমান মানুহে বাহিৰলৈ কঢ়িয়াই লৈ আহি থকা দেখিলে। সেই মৃত লোকজন আছিল এজনী বিধৱাৰ একমাত্ৰ সন্তান। সেই নগৰৰ বহুত লোকে তেওঁৰ সঙ্গে সঙ্গে আহি আছিল। তেতিয়া প্ৰভুৱে তেওঁক দেখি গভীৰ মনৰ মৰমত তেওঁৰ ফালে চালে আৰু ক'লে, তুমি নাকান্দিবা। পাছত তেওঁ ওচৰলৈ গৈ মৰা লোকজনক কঢ়িয়াই নিয়া চাংখন চুলে। তাতে চাংখন কঢ়িয়াই নিয়া লোকসকল স্থিৰ হৈ পৰিল। তেতিয়া তেওঁ ক'লে, হে ডেকা, মই তোমাক ইয়াকে কৈছোঁ, তুমি উঠা। তেতিয়াই সেই মৃত লোকজন উঠি বহিল আৰু কথা ক'বলৈ আৰম্ভ কৰিলে। তেতিয়া যীশুৱে তেওঁক নি তেওঁৰ মাতৃৰ হাতত তুলি দিলে। ইয়াকে দেখি সকলোৰে ভয় লাগিল আৰু ঈশ্বৰৰ স্তুতি কৰি তেওঁলোকে ক'বলৈ ধৰিলে, আমাৰ মাজত এজন মহান ভাৱবাদী ওলাল আৰু ঈশ্বৰে তেওঁ মানুহবোৰলৈ দৃষ্টি কৰিলে। পাছত গোটেই যিহুদিয়াত আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চলসমূহত তেওঁৰ বিষয়ে এই কথা বিয়পি গ'ল। যোহন বাপ্তাজকৰ প্ৰশ্ন আৰু যীশুৰ উত্তৰ। পাছত যোহনৰ শিষ্যবোৰে এই সকলোবোৰ ঘটনাৰ বিষয়ে যোহনৰ ওচৰত গৈ সংবাদ দিলে। তেতিয়া যোহনে তেওঁৰ দুজন শিষ্যক মাতি নি প্ৰভুৰ ওচৰত সুধিবৰ বাবে পঠিয়ালে যে, আহিব লগাজন আপুনিয়ে নে আমি আন কোনো এজনৰ বাবে অপেক্ষা কৰি থাকিম? তেতিয়া সেই লোক দুজন যীশুৰ ওচৰলৈ আহিল আৰু ক'লে, বাপ্তাজক যোহনে আমাক আপোনাৰ ওচৰলৈ পঠিয়াইছে আৰু সুধিছে যে, আহিবলগীয়া জন আপুনিয়েই নে আন কোনো এজনৰ বাবে আমি অপেক্ষা কৰি থাকিম? সেই সময়ত যীশুৱে অনেক লোকক ৰোগ মহাব্যাধিৰ পৰা আৰোগ্য কৰিছিল আৰু ভূতৰ আত্মাৰ পৰা অনেকক মুক্ত কৰিছিল আৰু অনেক অন্ধক দৃষ্টি পাবলৈ অনুমতি দিছিল। তেতিয়া তেওঁলোকক উত্তৰ দি ক'লে, তোমালোকে যোৱা আৰু যি দেখিলা শুনিলা সেই বিষয়ে সংবাদ যোহনক দিয়াগৈ আৰু ক'বা, অন্ধই চকু পুনৰাই পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক পুষ্টি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰসকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে, আৰু যিজনে মোত বিঘিনি নাপায় তেওঁ ধন্য। পাছত যোহনে পঠোৱা বাৰ্তাবাহক দুজন যেতিয়া ঘূৰি গ'ল, তেতিয়া যীশুৱে লোকসকলৰ আগত যোহনৰ বিষয়ে ক'বলৈ ধৰিলে, আপোনালোকে কি চাবৰ বাবে মৰু প্ৰান্তলৈ ওলাই গৈছিল? বতাহে লৰোৱা নল নে? তেনেহ'লে কি চাবলৈ গৈছিল? এজন কোমল কাপোৰ পিন্ধা মানুহ নে? চাওক, যিসকলে উজ্জ্বল বস্ত্ৰ পিন্ধি সুখ ভোগেৰে জীয়াই থাকে এনে মান্যবন্ত লোক ৰাজভৱনতহে থাকে। তেনেহ'লে কি চাবলৈ গৈছিল? ভাৱবাদীক নে? হয়, মই আপোনালোকক কওঁ, ভাৱবাদীতকৈও বহু শ্ৰেষ্ঠজনক এইজনেই সেই লোক যাৰ বিষয়ে লিখা হৈছিল, চোৱা মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছিলোঁ, তেওঁ তোমাৰ আগে আগে গৈ তোমাৰ বাট যুগুত কৰিব। মই আপোনালোকক কওঁ, নাৰীৰ পৰা জন্ম পোৱা কোনো লোকৰ মাজত যোহনতকৈ মহান কোনো নাই, কিন্তু ঈশ্বৰৰ ৰাজ্যত সৰুতকৈও সৰুজনেই তেওঁতকৈ মহান। সকলো মানুহে আৰু কোৰ সংগ্ৰহকাৰীসকলেও যীশুৰ কথা শুনি যোহনৰ বাপ্তিস্মৰে বাপ্তাজিত হ'ল আৰু ঈশ্বৰক ধাৰ্মিক বুলি স্বীকাৰ কৰিলে। কিন্তু ফৰিচী আৰু পণ্ডিতসকলে তেওঁৰ দ্বাৰাই বাপ্তাজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ পথে বিফল কৰিলে। এতে কেনেধৰণৰ মানুহবোৰক মই এই যুগৰ কাৰ লগত তুলনা কৰিম আৰু তেওঁলোক কাৰ যিবোৰ ল'ৰা বজাৰত বহি থাকি ইজনে সিজনক মাতি কয়, আমি তোমালোকৰ আগত বাঁহী বজালো কিন্তু তোমালোকে নানাচিলা, আমি বিলাপ কৰিলোঁ কিন্তু তোমালোকে নাকান্দিলা, তেওঁলোক এই ল'ৰাবোৰৰ নিচিনা, কিয়নো বাপ্তাইজক জোহানে আহি পিঠা খোৱা নাই আৰু দ্ৰাক্ষাৰসো পান কৰা নাই, তথাপি আপোনালোকে কয় তেওঁ ভূতে পোৱা, মানুহৰ পুত্ৰ আহি ভোজন পান কৰে তেতিয়াও আপোনালোকে কয় চোৱা ই খকুৱা মদবী কৰ সংগ্ৰহকাৰী আৰু পাপীবোৰৰ বন্ধু, কিন্তু জ্ঞান নিজৰ সকলো সন্তানৰ দ্বাৰাই অনন্দীয় বুলি প্ৰমাণিত হৈছে। অনুতাপী তিৰোতালৈ যীশুৰ দয়া। এদিন ফৰিচীসকলৰ এজন লোকে যীশুক তেওঁৰ ঘৰত ভোজন কৰিবলৈ অনুৰোধ কৰিলে, সেয়েহে তেওঁ সেই ফৰিচীৰ ঘৰত সোমাই ভোজনত বহিল। সেই সময়ত নগৰত থকা এজনী পাতকী তিৰোতাই ফৰিচীৰ ঘৰত তেওঁ ভোজনত বহি থকা বুলি জানিবলৈ পায় সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ বটল আনিলে। তাৰপাছত তেওঁ যীশুৰ পাছফালে চৰণৰ থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁ চৰণ তিয়াই মূৰৰ চুলিৰে মুচিলে আৰু তেওঁৰ চৰণত চুমা খাই সুগন্ধি তেল আনিলে। তেওঁক নিমন্ত্ৰণ কৰা ফৰিচীয়াকে দেখি নিজৰ মনতে ক'লে, এওঁ ভাওবাদী হোৱা হ'লে এওঁক স্পৰ্শ কৰা, এইজনী তিৰোতানো কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন। তেতিয়া যীশুৱে উত্তৰ দি তেওঁক ক'লে, হে চিমুন, তোমাক মোৰ কিছু কথা ক'বলৈ আছে। তাতে তেওঁ ক'লে, হে গুৰু কওক। যীশুৱে ক'লে, এজন মহাজনৰ দুজন ধৰুৱা আছিল, তাৰ মাজৰ এজনৰ 500 দিনাৰী এজনৰ 500 দিনাৰী ৰূপ ধাৰ আছিল। পাছত ধাৰ খুজিবলৈ তেওঁলোকৰ একো নথকাত তেওঁ দুয়োকো ক্ষমা কৰিলে, তাৰ পাছত তেওঁলোকৰ মাজত কোনজনে তেওঁক অধিক প্ৰেম কৰিব। তেতিয়া চিমুনে উত্তৰ দি ক'লে, বোধ কৰোঁ যিজনক অধিক ক্ষমা কৰিলে তেওঁৱেই। তেতিয়া যীশুৱে তেওঁক ক'লে, তুমি সঁচাকৈ শুদ্ধৰূপে বিচাৰ কৰিলে। তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমুনক ক'লে, এই তিৰোতাজনীক দেখিছানে, মই তোমাৰ ঘৰলৈ আহিলোঁ, তুমি মোক ভৰি ধুবলৈ পানী নিদিলা, কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই চুলিৰে মুচিলে, তুমি মোক চুমা নাখালা, কিন্তু মই আহিবৰে পৰা তেওঁ মোৰ ভৰি চুমা খাবলৈ নিদিলে, তুমি মোৰ মূৰত তেল নাহানিলা, কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল আনিলে। এই হেতুকে মই তোমাক কওঁ, তেওঁৰ পাপ বহুত হোৱাটো ক্ষমা কৰা হ'ল, কিয়নো তেওঁ অধিক প্ৰেম কৰিলে। কিন্তু যিজনৰ অলপ ক্ষমা হয় তেওঁক অলপ প্ৰেম কৰে। পাছত তেওঁ সেই তিৰোতাক ক'লে, তোমাৰ পাপ ক্ষমা হ'ল। তেতিয়া তেওঁৰ সৈতে ভোজনত বহি থকাসকলে নিজৰ মাজত ক'বলৈ ধৰিলে, পাপ ক্ষমা কৰিব পৰা এওঁনো কোন। কিন্তু যীশুৱে সেই তিৰোতাক ক'লে, তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে, শান্তিৰে যোৱা।